জিহিজকেল 28 অধ্যায়। তুৰৰ শাসনকৰ্তাজনৰ পতন। তাৰ পাছত যিহোৱাৰ বাক্য পুনৰাই মোৰ ওচৰলৈ আহিল আৰু ক'লে, হে মনুষ্য সন্তান, তুমি তুৰৰ শাসনকৰ্তাজনক কোৱা, প্ৰভু যিহোৱাই এই কথা কৈছে, তোমাৰ হৃদয় গৰ্বিত হ'ল। তুমি কৈছা, মই এজন দেৱতা, মই সমুদ্ৰৰ মাজত দেৱতাবোৰৰ আসনত বহি থাকিম। যদিও তুমি নিজ মনক দেৱতাৰ মন বুলি মানিছা, তথাপি তুমি মাথোন মানুহে কিন্তু ঈশ্বৰ নহয়। তুমি নিজকে দানিয়েলতকৈ জ্ঞানী বুলি ভাবিছা, আৰু তোমাক আচৰিত কৰিব পৰা কোনো গুপুত কথা নাই। তোমাৰ জ্ঞান আৰু বুদ্ধিৰে তুমি নিজকে প্ৰতিপত্তিশালী কৰিলা, আৰু সোণ আৰু ৰূপ আৰ্জিত তোমাৰ ভঁৰালত ৰাখিলা। তোমাৰ বাণিজ্য তোমাৰ জ্ঞান আছিল, তুমি ধন সম্পত্তি বহালা, আৰু তোমাৰ ধন সম্পত্তিৰ কাৰণে তোমাৰ মন গৰ্বিত হ'ল। এইকাৰণে প্ৰভু যীহুৱাই এই কথা কৈছে, কিয়নো তুমি নিজ মনক দেৱতাৰ মন বুলি মানিছা। এইকাৰণে চোৱা, মই বিদেশীসকলক তোমাৰ বিৰুদ্ধে আনিম, যিসকল আন জাতিবোৰৰ মাজৰ ভয়ানক মানুহ। তেওঁলোকে তোমাৰ জ্ঞানকান্তিৰ বিৰুদ্ধে নিজ নিজ তৰোৱাল উলিয়াব আৰু তোমাৰ উজ্জ্বলতা অসুচি কৰিব। তেওঁলোকে তোমাক গাতলৈ নমাই পঠিয়াব আৰু তোমাৰ সাগৰৰ মাজ ঠাইত হত হোৱা লোকৰ দৰে মৃত্যু হ'ব। যিজন লোকে তোমাক বধ কৰিব, সেইজন লোকৰ আগত তুমি সঁচাকৈয়ে তেতিয়াও মই এজন দেৱতা বুলি ক'বানে? তুমি মনুষ্য মাত্ৰ, কিন্তু ঈশ্বৰ নহয়। আৰু যিজন লোকে তোমাক বধ কৰিব, সেইজনৰ হাতত তোমাক শুধাই দিয়া হ'ব। তুমি বিদেশীসকলৰ হাতত অচ্যুন্নতসকলৰ দৰে মৰিবা, কিয়নো মই এই ক'লো, এইয়ে প্ৰভু যীহোৱাৰ ঘোষণা। পুনৰাই যীহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল আৰু ক'লে, হে মনুষ্য সন্তান, তুমি তুৰৰ ৰজাৰ বিষয়ে বিলাপ কৰা আৰু তেওঁক কোৱা, প্ৰভু যীহোৱাই এই কথা কৈছে, তুমি সৰ্বগুণৰ সমষ্টি, পূৰ্ণ জ্ঞানী আৰু পৰম সুন্দৰ আছিলা। ঈশ্বৰৰ বাৰী এডনত তুমি আছিলা, সকলো বহুমূল্য পাথৰ তোমাৰ আৱৰণ আছিল, চুনি, পিতমণি, হীৰা, বৈদ্যুজ্যমণি, গোমেদক, সূৰ্যকান্ত, নীলকান্ত, পদ্মৰাগ আৰু মৰকট, আৰু সোণেৰে তোমাৰ খঞ্জৰী আৰু বাঁহীৰ বাদ্য তোমাৰ মাজত আছিল। তুমি সৃষ্টি হোৱা দিনাই সেইবোৰ তুমি আৱৰণ কৰিবলৈ তোমাৰ বাবে যুগুত কৰা হৈছিল। মই তোমাক ঈশ্বৰৰ পবিত্ৰ পৰ্বতত স্থাপন কৰিছিলোঁ, আৰু অভিষিক্ত কৰা কৰোবৰ দৰে তুমি ঢাকি ধৰোঁতা আছিলা। তুমি জুইৰ নিচিনা চকমকীয়া পাথৰবোৰৰ মাজত অহা যোৱা কৰিছিলা। তোমাত অন্যায় পোৱা নোযোৱালৈকে, তুমি সৃষ্ট হোৱা দিনৰ পৰাই তোমাৰ আচাৰ ব্যৱহাৰত সিদ্ধ আছিলা। তোমাৰ বাণিজ্যৰ বাহুল্যত তোমাৰ ভিতৰখন অত্যাচাৰেৰে পৰিপূৰ্ণ হোৱাৰ কাৰণে তুমি পাপ কৰিলা। মই তোমাক অসুচি বুলি ঈশ্বৰৰ পৰ্বতৰ পৰা বাহিৰ কৰিলোঁ, আৰু সেই ঢাকি ধৰোঁতা কৰূপ জুইৰ দৰে চকমকীয়া পাথৰবোৰৰ মাজৰ পৰা মই তোমাক লুপ্ত কৰিলোঁ। তোমাৰ সৌন্দৰ্যৰ কাৰণে তোমাৰ হৃদয় গৰ্বিত হৈছিল, তোমাৰ উজ্জ্বলতাৰ কাৰণে তুমি নিজ জ্ঞান নষ্ট কৰিলা। মই তোমাক মাটিৰ সমান কৰিলোঁ, ৰজাসকলে তোমাক দেখা পাবলৈ তোমাক তেওঁলোকৰ সন্মুখত ৰাখিলোঁ। তোমাৰ অপৰাধ অধিক হোৱাত তোমাৰ বাণিজ্যৰ অন্যায়েৰে তোমাৰ ধৰ্ম ধামবোৰ তুমি অপবিত্ৰ কৰিলা। এই হেতুকে মই তোমাৰ মাজৰ পৰাই অগ্নি উলিয়ালো, সেয়ে তোমাক গ্ৰাস কৰিব, আৰু তোমাৰ সকলোৰে দেখাকৈ মই তোমাক মাটিত ভস্ম কৰিম। জাতিবোৰৰ মাজত তোমাক জনা সকলোৱে তোমাক দেখি বিস্ময় মানিব, তুমি ত্ৰাহৰ বিষয় হ'বা আৰু তোমাৰ অস্তিত্ব কেতিয়াও নাথাকিব। চিদুনৰ বিৰুদ্ধে কোৱা ভাববাণী। তেতিয়া যীহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল আৰু ক'লে, হে মনুষ্য সন্তান, তুমি চিদুনৰ ফালে মুখ কৰি তাইৰ বিৰুদ্ধে ভাববাণী প্ৰচাৰ কৰা। আৰু কোৱা, প্ৰভু জিহুৱাই এই কথা কৈছে, হে চিদুন, মই তোমাৰ বিপক্ষ, মই তোমাৰ মাজত গৌৰৱান্বিত হ'ম। যেতিয়া মই তাক দণ্ড দিম আৰু তাৰ মাজত পবিত্ৰকৃত হ'ম, তেতিয়া মই যে পবিত্ৰ, সেয়ে তোমাত প্ৰকাশিত হ'ম, কিয়নো মই তাৰ মাজলৈ মহামাৰী আৰু তাৰ আলিবোৰত ৰক্তপাত কৰিবলৈ মানুহ পঠিয়াম। আৰু যেতিয়া চাৰিওফালৰ পৰা তোমাৰ বিৰুদ্ধে তৰোৱালৰ দ্বাৰাই হত হোৱা লোক পতিত হ'ব, তেতিয়া মই যে জিহুৱা সেই বিষয়ে তোমালোকে জানিবা। তাৰ পাছত ইজৰাইল বংশক বিন্ধুতা, কোন হুল বা দুখ দিওঁতা, কোনো কাঁইট বা তাইৰ চাৰিওফালে থকা তাইক হেয়জ্ঞান কৰা লোকসকলৰ মাজত কোনো অৱশিষ্ট নাথাকিব, তেতিয়া মই যে প্ৰভু জিহুৱা সেই বিষয়ে তেওঁলোকে জানিব। প্ৰভু জিহুৱাই এই কথা ঘোষণা কৰিছে, মই যেতিয়া ইজৰাইল বংশৰ ছিন্ন ভিন্ন হোৱা লোকসকলৰ পৰা তেওঁলোকক গোট খুৱাম, আৰু যাতে জাতিসমূহৰ সাক্ষাতে মই তেওঁলোকৰ মাজত পবিত্ৰকৃত হ'ম, তেতিয়া মই মোৰ দাস জাকুবক দিয়া দেশখনত তেওঁলোকে নিজ দেশতে বাস কৰিব। তেতিয়া তেওঁলোকে নিৰ্ভয়ে বাস কৰিব, আৰু তেওঁলোকে ঘৰ সাজিব, দাক্ষাবাৰী পাতিব, আৰু নিৰ্ভয়ে বাস কৰি থাকিব, যেতিয়া মই চাৰিওফালে তেওঁলোকক হিংসা কৰোতা সকলক দণ্ড দিম, তেতিয়া মই যে তেওঁলোকৰ ঈশ্বৰ জিহুৱা সেই বিষয়ে তেওঁলোকে জানিব।